এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনিবলৈ পাব উজনি অসমৰ বাতৰি।
এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া স্মাৰক ফলক মুখ্যমন্ত্ৰীৰ উন্মোচন, প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত ELF পথছোৱাৰে কাইলৈৰ পৰা যান বাহনৰ চলাচল সাময়িকভাৱে বন্ধ ঘোষণা, মেঘালয়ৰ তাজকুৰ চুটাংগাত এটা কয়লা খনিত হোৱা বিস্ফোৰণত অসমৰ 10 শ্ৰমিক নিহত আৰু 79 সংখ্যক চন্দ্ৰ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত পঞ্জাৱৰ বিৰুদ্ধে কেৰালাৰ 4-0 গলত জয়লাভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলাত ইউনেস্কই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া স্মাৰক ফলক উন্মোচন কৰে। স্মাৰক ফলক উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই স্বীকৃতি সদায় অসমৰ ইতিহাসৰ এটা সোণালী মুহূৰ্ত হৈ ৰব। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামৰ এই প্ৰাপ্তি ৰাজ্যখনৰ সমৃদ্ধ সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি বিশ্ব সমাজৰ স্বীকৃতিৰ প্ৰতিফলন বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ গৱেষণা আৰু ৰক্ষণাবেক্ষণৰ জৰিয়তে এই ঐতিহ্য ভৱিষ্যৎ প্ৰজন্মলৈ সংৰক্ষণ কৰাত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
আমি সকলোৱে জানো যে 2024 চনৰ 26 জুলাইত ইউনেস্কোৰ নতুন দিল্লীত যি বৈঠক হৈছিলে, 46 সংখ্যক বৈঠক, সেই বৈঠকত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিয়া হৈছিল আৰু এই স্বীকৃতিয়ে আমাৰ জাতীয় জীৱনলৈ অপাৰ আনন্দ আৰু গৌৰৱ কঢ়িয়াই আনিছিল। আমাৰ চৰকাৰৰ বিগত 5 বছৰৰ সফলতাসমূহৰ ভিতৰত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, ই এক অন্যতম সফলতা।
ডঃ শৰ্মাই আজি চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰম্পৰাগত টাই আহোম ৰীতি নীতিৰে বানফি পূজাত অংশগ্ৰহণ কৰি ৰাজ্যবাসীৰ মংগল কামনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে আজি নাজিৰা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰে। সমষ্টিটোৰ 26,141গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত উদ্যমিতা পুঁজিৰ 10,000 টকাকৈ চেক বিতৰণ কৰা হয়। ডঃ শৰ্মাই মহিলাসকলক এই ধনৰাশিৰ সদ্ব্যৱহাৰ কৰি লাখপতি বাইদেউ হিচাপে নিজক গঢ়ি তোলাৰ প্ৰয়াস কৰিবলৈ আহান জনায়। তেওঁ কয় যে ৰাজ্যৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে মহিলাসকলক অগ্ৰাধিকাৰ কাৰ্ডি ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় 32 লাখ মহিলা উপকৃত হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি যোৰহাট জিলাতো আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 14 ফেব্ৰুৱাৰীত কেইবাটাও কাৰ্যসূচীৰে অসমলৈ আহিব। শ্ৰীমোদীয়ে প্ৰথমে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব। তাৰ পাছত শ্ৰীমোদীয়ে পলাশবাৰীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদৰ শুভাৰম্ভ কৰিব। তেওঁ লগতে গুৱাহাটী মহানগৰীৰ বাবে 100খন বৈদ্যুতিক বাছ মুকলি কৰিব। গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী ডিব্ৰুগড় জিলাৰ মৰাণলৈ যাব। তাত তেওঁ সুৰক্ষা আৰু জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মৰাণত নিৰ্মিত জৰুৰীকালীন বিমান অৱতৰণ ৰানৱে ELF আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখযোগ্য যে মৰাণৰ 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰছী পথাৰলৈকে 4.2 কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱা যুদ্ধকালীন পৰিস্থিতি, প্ৰাকৃতিক দুৰ্যোগ বা জৰুৰী অৱস্থাত নিমিষতে বিমান বন্দৰলৈ ৰূপান্তৰিত কৰিব পৰা যাব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। জিলা প্ৰশাসনে এটা নিৰ্দেশযোগে কাইলৈৰ পৰা মৰাণৰ 11 কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱাত সকলো যান বাহনৰ চলাচল সাময়িকভাৱে বন্ধ ৰখা হ'ব বুলি জাননী জাৰি কৰিছে। বন বিভাগে পথৰ দাঁতিসমূহ পৰিষ্কাৰ কৰাৰ লগতে বিমানৰ উৰণ অৱতৰণত বাধাৰ সৃষ্টি কৰিব পৰা মোবাইল টাৱাৰসমূহ স্থানান্তৰ কৰিছে। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু জিলা আয়ুক্ত বিক্ৰম কৈৰিকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকলে আজি মৰাণৰ ELF পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতি পৰ্যালোচনা কৰে। পাছত সাংবাদিকৰ আগত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এইদৰে কয়,
সিদিনা যিটো লেণ্ডিং হব, যিটো শ্ব' হব, পাব্লিকে চাবলৈ আহিব আৰু যিটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী চাহাবৰ কাৰণে আমাৰ নৰ্মেল যিমান ছিকিউৰিটি ড্ৰিল আছে সেইটো চব হব। আপোনাৰ মাধ্যমৰ দ্বাৰা মই পাব্লিককে ৰিকুৱেষ্ট কৰিম যে য'ত য'ত আপোনাক থাকি চাবলৈ জাগা বনোৱা হব তাতে থাকিব আৰু এইটো আমাৰ ডিফেন্স ফৰ্চেছৰ কথা, চ' যেনেকে তেওঁবিলাকে ৰিকুৱেষ্ট কৰিব তেনেকে কৰিলে আমি প্ৰগ্ৰামটো ভালকে কৰিব পাৰিম। বহুত বহুত ধন্যবাদ।
14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে বিমানযোগে ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰাৰ পাছতে যুঁজাৰু বিমানৰ কৌশল প্ৰদৰ্শন উপভোগ কৰিব। ৰাফেল, সুখই, মিগ, তেজাস, হাৰকিউলিছ আৰু AN-32 বিমানৰ উৰণ অৱতৰণেৰে সামৰিক কৌশল প্ৰদৰ্শন কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে আয়োজিত এখন জনসভাত ভাষণ দিব। আপোনালোকে সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মেঘালয়ৰ তাজকুৰ চুটাংগাত আজি এটা কয়লা খনিত হোৱা বিস্ফোৰণত অসমৰ দহজন শ্ৰমিকে প্ৰাণ হেৰুৱায়। নিহতসকলৰ ভিতৰত কাছাৰৰ পাঁচগৰাকী শ্ৰমিক আছে বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ ফলত পাহাৰৰ এটা অংশ খহি পৰাৰ ফলতে এই ঘটনাটো ঘটে। কয়লা খনিটোত এতিয়াও ভালেকেইজন শ্ৰমিক আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। উদ্ধাৰকাৰী দল ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনে নাগালেণ্ড সীমান্ত আঞ্চলিক প্ৰাধিকৰণ গঠনৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি নতুন দিল্লীত এই চুক্তি স্বাক্ষৰিত হয়। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ'ৰিও অনুষ্ঠানত উপস্থিত থাকে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এয়া নাগালেণ্ডৰ জনসাধাৰণৰ বাবে ঐতিহাসিক ক্ষণ। তেওঁ কয় যে চৰকাৰে এই চুক্তিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুযায়ী সংঘৰ্ষমুক্ত, হিংসামুক্ত আৰু উন্নত উত্তৰ পূবৰ দিশে এঢাপ আগুৱালে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলৰ প্ৰশংসা কৰি শ্ৰীশ্বাহে কয় যে তেওঁলোকে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যন আৰু নাগালেণ্ড চৰকাৰৰ মাজত সেতু হিচাপে কাম কৰি এই চুক্তি সম্ভৱ কৰি তুলিছে। তেওঁ লগতে পূব নাগালেণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ'ৰিঅ'ই কয় যে এই ঐতিহাসিক চুক্তিখনৰ জৰিয়তে সৰ্বাম্মক তথা সমশাসন সুনিশ্চিত কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত হৈছে। কাৰ্বি আংলং জিলাৰ ডকমকাত 2018 চনত সংঘটিত অভি নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানি আজিৰে পৰা নগাঁৱৰ ছেচন আদালতত অনুষ্ঠিত হৈছে। অহা 7 ফেব্ৰুৱাৰীলৈ হ'বলগীয়া এই শুনানিৰ অন্তত আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিব। 7 বছৰৰ পাছত এই গোচৰৰ অন্তিম শুনানি প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাক লৈ অভিজিৎ আৰু নীলোৎপল নামৰ ভুক্তভোগী যুৱক দুজনৰ পৰিয়াল আশাবাদী বুলি প্ৰকাশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়ী, হস্তশিল্পী আৰু মহিলা উদ্যোগীসকলক এমাজন কাৰিকৰ কাৰ্যসূচীৰ জৰিয়তে Amazon.in হস্তনিৰ্মিত সামগ্ৰী বিক্ৰীৰ সুবিধা দিবলৈ উত্তৰ পূব বাঁহবেত উন্নয়ন পৰিষদৰ সৈতে অনলাইন গোটটোৱে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়। এই চুক্তিৰ অংশ হিচাপে এমাজনে বাঁহবেত উন্নয়ন পৰিষদৰ সৈতে সহযোগিতা কৰি অঞ্চলটোৰ হস্তশিল্পী আৰু মহিলা নেতৃত্বাধীন উদ্যোগসমূহ চিনাক্ত কৰি অনলাইন বজাৰলৈ লৈ যোৱাত সহায় কৰিব। উল্লেখযোগ্য যে সম্প্ৰতি অনলাইন গোটটোত 2 লাখতকৈ অধিক হস্তনিৰ্মিত সামগ্ৰী উপলভ্য হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ 5,000ৰো অধিক হস্তশিল্পীয়ে গৃহসজ্জাৰ উপযোগী সামগ্ৰী, জীৱনশৈলী আৰু ব্যক্তিগত আনুষংগিক সামগ্ৰী, উপহাৰৰ সামগ্ৰীৰ উপৰি বাঁহৰ পৰা উৎপাদিত ভালেমান সামগ্ৰী এই ব্যৱস্থাৰে অনলাইনত বিক্ৰী কৰিবলৈ সমৰ্থ হ'ব। ৰাজ্যত বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰস্তুতিৰ আলেখ লেখ আৰু প্ৰাৰ্থিত্ব কেন্দ্ৰিক কুচকাৱাজ সন্দৰ্ভত অহা শনিবাৰে নিশা 8:02 আকাশবাণী গুৱাহাটী কেন্দ্ৰই দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠান কেইবাগৰাকীও বিশেষজ্ঞৰ লগতে আকাশবাণীৰ সংবাদদাতাসকলে ভাগ ল'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ধেমাজি জিলাৰ ঢকুৱাখনাত অনুষ্ঠিত 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি কেৰালাই পঞ্জাৱৰ বিৰুদ্ধে 4-0 জয়লাভ কৰে। প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ছাৰ্ভিচেছে আজি ৰেলৱেক 2-0 পৰাস্ত কৰে। খেলখনত ছাৰ্ভিচেছৰ হৈ অভিষেক পাৱাৰে 2টা গ'ল দিয়ে। উল্লেখযোগ্য যে সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত পঞ্জাৱ দলটো 8বাৰকৈ চূড়ান্ত বিজয়ী আৰু বিজিত দল হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে কেৰালা দলে 7বাৰ বিজয়ী আৰু 9বাৰ বিজিতৰ সন্মান লাভ কৰিছে। একেদৰে ছাৰ্ভিচেছ দলটো 7বাৰ বিজয়ী, 5বাৰ বিজিত আৰু ৰেলৱে দলে 3বাৰ বিজয়ী আৰু 6বাৰ বিজিত হোৱাৰ সন্মান অৰ্জন কৰিছে। ভাৰত কাইলৈ জিম্বাবৱেৰ হাৰাৰেত হ'বলগীয়া 19 বছৰ অনুৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 1 বজাত আৰম্ভ হ'ব। ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। একেদৰে ইংলেণ্ডে প্ৰথমখন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক 27 ৰানত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতীয় দলটো এইবাৰৰ প্ৰতিযোগিতাত এতিয়ালৈকে এখনো খেলত পৰাজিত হোৱা নাই। ভাৰত প্ৰতিযোগিতাৰ ইতিহাসত সবাতোকৈ সফল দল। ভাৰতে এতিয়ালৈকে অভিলেখ সংখ্যক 5ম বাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা পুনৰ এবাৰ। চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া স্মাৰক ফলক মুখ্যমন্ত্ৰীৰ উন্মোচন। প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত ELF পথছোৱাৰে কাইলৈৰ পৰা যান বাহনৰ চলাচল সাময়িকভাৱে বন্ধ ঘোষণা। মেঘালয়ৰ তাজকুৰ চুটাংগাত এটা কয়লা খনিত হোৱা বিস্ফোৰণত অসমৰ 10জন শ্ৰমিক নিহত আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত পঞ্জাৱৰ বিৰুদ্ধে কেৰালাৰ 4-0 জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।